আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত আজি বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাব বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচী, গুৱাহাটীৰ কৃত্ৰিম বানত জনজীৱন ব্যাহত, কালি এজনৰ মৃত্যু, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন, আৰু গুৱাহাটীৰ বেটকুচি হাইস্কুলৰ ৰাজ্যৰ প্ৰথমটো দল হিচাপে সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰিব। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে 41 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱন গৃহত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্ৰধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে দিনৰ 11:30 বজাত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ উদ্বোধন কৰিব। 45 কোটি টকা ব্যয় সাপেক্ষে এই ফৰেনচিক গৱেষণাগাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বিস্তৃতভাৱে ডিজিটেল অনুসন্ধানৰ সুবিধা প্ৰদানৰ লগতে আধুনিক ফৰেনচিক পদ্ধতিৰে আইন প্ৰয়োগৰ ক্ষমতা শক্তিশালী কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি দিনৰ 11:35 বজাৰ পৰা গুৱাহাটীৰ নৱনিৰ্মিত ৰাজভৱন মুকলিৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ দুপৰীয়া 12:05 বজাত প্ৰচাৰিত হ'বলগীয়া আঞ্চলিক বাতৰি পোনপটীয়া প্ৰচাৰৰ সামৰণিতহে প্ৰচাৰ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কালি সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাকে ধৰি কেইবাগৰাকী নেতাই গুৱাহাটী বিমান বন্দৰত আদৰণি জনায়। কালি বিয়লি ভাগত অহা ধাৰাষাৰ বৰষুণে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি কৰা কৃত্ৰিম বানৰ মাজেৰে গৃহমন্ত্ৰীগৰাকীক বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনলৈ অনা হয়। তাত তেওঁ বিজেপিৰ কৰ্ণধাৰ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে বৈঠকত 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে দলৰ সাংগঠনিক দিশ সম্পৰ্কে পৰ্যালোচনা কৰে। এই বৈঠকতে বিটিচি নিৰ্বাচনৰো তেওঁ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাব বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচীত অংশ ল'ব। নব্যচিন্তাৰ উন্মেষেৰে অসমৰ ৰূপান্তৰৰ অন্যতম খনিকৰ তথা স্বাধীনতা সেনানী গোলাব বৰবৰা হৈছে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী। প্ৰয়াত বৰবৰাই সামাজিক আৰু ৰাজনৈতিকভাৱে ৰাজ্যখনৰ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। ইয়াৰ পাছতে শ্ৰীশ্বাহে গুৱাহাটীৰ খানাপাৰাত হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধি সন্মিলনতো ভাগ ল'ব। এই সন্মিলনৰ পৰাই তেওঁ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব। এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি NDAৰ অংশীদাৰ দলসমূহৰ নেতাসকল উপস্থিত থাকিব। প্ৰায় 20,000 নিৰ্বাচিত জনপ্ৰতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছাওকে ধৰি অন্য পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলেও এই অনুষ্ঠানত উপস্থিত থাকিব।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা 9,704গৰাকী মহিলাক কাইলৈ স্কুটি প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। এই মহিলাসকলক স্কুটি প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কাম কাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্ৰাস তথা উপাৰ্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁও নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে। গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰবল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহচক্ৰৰ মুঠ 28খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। কালি সন্ধিয়াৰ ভাগত অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সোণাপুৰ ৰাজহচক্ৰৰ অশোক শৰ্মা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়। কৃত্ৰিম বানত মহানগৰীৰ 9 মাইল, জোৰাবাদ, ঘোঁৰামৰা, ৰুক্মিণী গাঁও, বৰ্ষাপাৰা, অনিলনগৰ, নবীন নগৰ, আমবাৰী, বামুনী মৈদাম, গোটানগৰ আদিকে ধৰি 39টা স্থান প্লাবিত হৈছে। ৰুক্মিণী গাঁও, জুৰিপাৰ, অনিলনগৰ, নবীন নগৰ, হাতীগাঁও আৰু গোটানগৰত পৰিস্থিতি জটিল হোৱাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অৱশ্যে যোৱা নিশাৰে পৰা বৰষুণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ ভাগত পানী কিছু পৰিমাণে শুকুওৱা পৰিলক্ষিত হৈছে। ধাৰাষাৰ বৰষুণে একেৰাহে দুদিন ধৰি গুৱাহাটী জলমগ্ন কৰি ৰখাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 13 জিলাত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ আৰু অতি ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনালৈ চাই য়েল্ল এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ মৰিগাঁও, নগাঁও, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত ঘণ্টাত 2-3 চেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰশাসনে জিলাভিত্তিক নিয়ন্ত্ৰণ কক্ষৰ টোল ফ্ৰী নম্বৰ ঘোষণা কৰিছে। বিপদৰ সময়ত জনসাধাৰণক জিলা পৰ্যায়ত 1077 আৰু ৰাজ্যিক পৰ্যায়ত 1070 অথবা 1079 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে বতৰ বিজ্ঞান বিভাগে আজি গুৱাহাটী মহানগৰীৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। সম্ভাৱ্য পৰিস্থিতি লৈ চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক অহা যোৱা কৰা আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সময়ছোৱাত অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকক সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ সকীয়াই দিয়া হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক সময়ে সময়ে পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
দীৰ্ঘদিনীয়া সাংবাদিক জীৱনত ৰাজনীতিকৰ সৈতে তেওঁ সম্বন্ধ বৰ গভীৰ। সাংবাদিকতাই তেওঁক কি শিকালে? বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইনৰ সৈতে এইবাৰৰ দৃষ্টিপাত।
কিন্তু মোৰ মন্ত্ৰী হোৱাৰ এক্সপেঞ্চন কি হ'লে, কৰিম এনেকে মই দিল্লীত 3 বাৰমান লগ পালোঁ মুখ্যমন্ত্ৰীক, কৰিম কৰি থাকিল। এদিনখন ক'লো কি কৰিলেহে, হৰেণ্য চক দিয়ক, এনে ক'লো আৰু কোৱালিফাইড মানুহ। অ' নহ'ব বাপ, ই কি ভাই, গোটেই পৃথিৱীখন জানে, অসমখন নখ দৰ্পণত হৈ এক ল'ব লাগিব, এক মানে হিমন্ত বিশ্ব।
আচ্ছা, তাৰ বিষয়ে কোনে ক'লে?
চিফ মিনিষ্টাৰ তৰুণ গগৈ ক'লে।
আচ্ছা,
শনিবাৰ 30 আগষ্টৰ নিশা 8:02 দৃষ্টিপাত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 101.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 101.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত, লামডিং 100.6 মেগাহাৰ্জত, বকলিয়া আৰু 102.1 মেগাহাৰ্জত হৰিহজান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা 3-দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱালকুছিত এটা সমূহীয়া খোজকঢ়া কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। এই সামূহিক খোজকঢ়া কাৰ্যসূচীৰ উদ্বোধন কৰে জিলা ক্ৰীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কাৰ্তিক মেধিয়ে। শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা শুৱালকুছিৰ বালিচৰলৈ উলিওৱা এই সমদলটোত কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া ৰাজেশ ঠাকুৰে ভাগ লয়। আজি দিনৰ ভাগত পৰম্পৰাগত খেল ধেমালিৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দৰং জিলাতো এইবাৰ 3-দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। আজি পুৱা মঙলদৈৰ কলেজিয়েট হাইস্কুল প্ৰাংগণত ক্ৰীড়া দিৱসৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, জিলায়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে বহু বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই বছৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ মূল বিষয়বস্তু হৈছে শান্তিপূৰ্ণ আৰু সৰ্বাত্মক সমাজৰ প্ৰসাৰৰ বাবে খেল ধেমালি। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত শাকিল সাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ গোচৰত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে অতিৰিক্ত কৰ আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী কোষে কালি তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই অধিক সোধা পোছাৰ বাবে জিম্মাত বিচৰাত অভিযুক্ত সাদুল্লাক দুদিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716 8096 9864393155 আৰু 9619686659 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰি বাৰ্তা গ্ৰহণযোগ্য নহ'ব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ব আৰু প্ৰথম বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। গুৱাহাটীৰ বেটকুচি হাইস্কুলে ৰাজ্যৰ প্ৰথমটো দল হিচাপে ছোৱালীৰ 17 বছৰ অনূৰ্ধ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। বেটকুচি হাইস্কুলে কালি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ নন্দজাৰ আদিবাসী তপচিলী হাইস্কুলক 3-1 গ'লত পৰাস্ত কৰে। অসমৰ ছোৱালী দলটোৱে খেলখনৰ প্ৰথমাৰ্ধতে 3-1 গ'লৰ অগ্ৰগতি লাভ কৰে। বেটকুচিৰ হৈ খেলৰ 12 মিনিটত ছায়শ্ৰী চাংমায়ে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ 9 মিনিট পাছতে নেহাৰ গলেৰে বংগৰ দলটোৱে খেলত সমতা স্থাপন কৰে। বেটকুচিৰ হৈ মিলিনা ব্ৰহ্মই 24 মিনিটত আৰু মেৰী মেছে 29 মিনিটত গ'ল দি দলক জয়ৰ দিশে আগুৱাই লৈ যায়। দ্বিতীয়াৰ্ধত বংগৰ দলটোৱে গ'ল পৰিশোধ কৰাৰ চেষ্টা চলায় যদিও সফল নহয়। ছোৱালীৰ সুব্ৰত কাপত অসমে এইবাৰ খিতাপ লাভ কৰিলেও ল'ৰাৰ সুব্ৰত কাপত ইয়াৰ আগেয়ে ৰাজ্যৰ স্কুল দলে 2 বাৰ খিতাপ জয় কৰিছিল। 1986 চনত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু 1992 চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ হাইস্কুলে এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। আহমেদাবাদৰ বীৰ সাভাৰকাৰ ক্ৰীড়া প্ৰকল্পত চলি থকা কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ দৰ্শনীয় প্ৰদৰ্শন অব্যাহত আছে। অসমৰ হৈ কালি বেদৰ ব্ৰত ভৰালীয়ে প্ৰতিযোগিতাত 3টাকৈ নতুন অভিলেখ স্থাপন কৰি ল'ৰাৰ জুনিয়ৰৰ 79 কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক হস্তগত কৰে। বেদব্ৰতে স্নেট শিতানত 145 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ শিতানত 181 কিলোগ্ৰাম উত্তোলন কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে 326 কিলোগ্ৰাম উত্তোলন কৰি 3টা শিতানত অভিলেখ ৰচিবলৈ সমৰ্থ হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
কালি বিয়লিৰ ভাগত অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা জলপ্লাৱন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ, বিজেপিৰ 18-জনীয়া কোৰ কমিটি গঠন, জি এছ টি বিষয়া ছাকিল ছাদুল্লাক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বাতৰি খানাপাৰাত 2026ৰ ৰণদংকা বজাব অমিত শ্বাহে শিৰোনামেৰে প্ৰকাশ কৰিছে। আন আন কাকতসমূহে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ জেৰ টানি খানাপাৰাত আজি হ'বলগীয়া পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলন, গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত শ্ৰীশাহৰ অংশগ্ৰহণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে কালি বিয়লিৰ ভাগত অহা বৰষুণৰ বাবে গুৱাহাটীৰ মহানগৰীৰ জীৱন কৃত্ৰিম বানত বিপৰ্যস্ত হোৱাৰ বাতৰিক আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰি আটাইকেইখন কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে আখনুৰ সীমান্তত কৰ্তব্যৰত অৱস্থাত কাছাৰৰ বি এছ এফৰ জোৱান ৰাজীৱ নুনিয়াৰ মৃত্যুৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে অসমৰ বেটকুচি হাইস্কুলৰ ছাত্ৰীৰ দলে সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত ইতিহাস ৰচনা কৰাৰ বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অমিত শ্বাহৰ আগমনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিশুৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন বাতিল কৰা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে ছাবমাৰ্জ এগেইন হেভি ৰেইনজ ইনানডেটেড গুৱাহাটী ফৰ ডে টু শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত আজি বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী কাৰ্যসূচী। গুৱাহাটীৰ কৃত্ৰিম বানত জনজীৱন ব্যাহত, কালি এজনৰ মৃত্যু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন। আৰু গুৱাহাটীৰ বেটকুচি হাইস্কুলৰ ৰাজ্যৰ প্ৰথমটো দল হিচাপে সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন। পৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।